প্রথম করিন্থিয়া অধ্যায় ১১।
ময় যেনেকৈ খ্রীষ্টর অনুকারী, তোমালোকো তেনেকৈ মোর অনুকারী হওয়া। তোমালোকে সকল বিষয়তে যে মোক সুঁৱৰি ময় দিয়া বিধিবোৰ পালন কৰি আছা, তাৰ কাৰণে তোমালোকৰ প্ৰশংসা কৰিছো। কিন্তু খ্রীষ্ট যে প্রত্যেক পুরুষৰ মূল স্বৰূপ, পুরুষ যে তিৰুতাৰ মূৰ স্বৰূপ, আৰু ঈশ্বৰ খ্রীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন তোমালোকে জানা, এই মোৰ ইচ্ছা। যিকোনো পুরুষে মূৰ ঢাকি প্রার্থনা করে বা ঐশ্বরিক ভাবুক্তি প্রসার করে, তেওঁ নিজৰ মূৰ অমর্যাদা করে। কিন্তু যিকোনো তিৰুতা মানুহে উদং মূৰে প্রার্থনা করে বা ঐশ্বরিক ভাবুক্তি প্রসার করে, তেওঁৰ মূৰ অমর্যাদা করে, কিয়নো তেওঁৰ মূৰ খুৰুৱাৰ নিচিনা হয়। কাৰণ তিৰুতাই যদি ওৰণি নলয়, তেন্তে চুলিও কটা যাওক। কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেন্তে তেওঁ ওৰণি লওক। কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱস্বৰূপ হোৱাত ওৰণি লোৱা তেওঁৰ উচিত নহয়। কিন্তু তিৰুতা হলে পুৰুষৰহে গৌৰৱ। কিয়নো পুৰুষ তিৰুতাৰ পৰা নহয়, কিন্তু তিৰুতাহে পুৰুষৰ পৰা। কাৰণ তিৰুতাৰ নিমিত্তে পুৰুষ নহয়, পুৰুষৰ নিমিত্তেহে তিৰুতাক সজা হৈছিল। এই কাৰণে স্বৰ্গদূতবিলাকৰ নিমিত্তে তিৰুতা মানুহে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা তেওঁৰ কৰ্তব্য। তথাপি প্ৰভূত তিৰুতাৰ পৰা পুৰুষ, পুৰুষৰ পৰা তিৰুতা স্বতন্ত্ৰ নহয়। কিয়নো যেনেকৈ পুৰুষৰ পৰা তিৰুতা, তেনেকৈ পুৰুষো তিৰুতাৰ দ্বাৰাই হয়। কিন্তু সকলোৱেই ঈশ্বৰৰ পৰাই হয়। তোমালোকে মনতে বিচাৰ কৰি চোৱা, তিৰুতা মানুহে উদং মূৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে? প্ৰকৃতিয়ে নিজেও তোমালোকক নিশিকায় নে যে পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক, কিন্তু তিৰুতাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক? কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হল। কিন্তু কোনোৱে যদি বাদ বিবাদলৈ মন কৰে, তেন্তে ঈশ্বৰৰ মণ্ডলীবিলাকৰ আৰু আমাৰো এনে দস্তুৰ নাই। এই আদেশৰ লগত আৰু এটা কথা কওঁ, সেই কথাত মই প্ৰশংসা নকৰোঁ। সেই কথা এই, তোমালোক ভাললৈ নহয় বেয়ালৈহে গোট খোৱা। কাৰণ প্ৰথমে যেতিয়া তোমালোক মণ্ডলীত গোট খোৱা, তেতিয়া তোমালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ। কিয়নো তোমালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবিলাক প্ৰকাশিত হ'বলৈ তোমালোকৰ মাজত নানা মতো হ'ব লাগে। তাতে তোমালোক যেতিয়া একে ঠাইতে গোট খোৱা, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়। কিয়নো ভোজন কৰোঁতে প্ৰতিজনে আনৰ আগে নিজৰ নিজৰ ভোজহে ভোজন কৰে। তাতে কোনোজনৰ ভোক থাকে, কোনোজন মতলীয়া হয়। তেন্তে ভোজন পান কৰিবলৈ তোমালোকৰ নিজ নিজ ঘৰ নাই নেকি? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয় জ্ঞান কৰি দিনহীনবিলাকক লাজ দিয়ানে? মই তোমালোকক কি কম? এই কথাত তোমালোকক প্ৰশংসা কৰিম নে? প্ৰশংসা নকৰো। কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই তোমালোকক দিলো, সেয়ে এই, প্ৰভু যীশুক যি ৰাতি শত্ৰুৰ হাতত সোধাই দিয়া হৈছিল, সেই ৰাতিয়েই তেওঁ পিঠা লৈ ধন্যবাদ কৰি ভাঙি ক'লে, তোমালোকৰ নিমিত্তে মোৰ যি শৰীৰ, সেয়ে এই, মোক সুঁৱৰিবৰ অৰ্থে তোমালোকে ইয়াকে কৰিবা। সেইদৰে ভোজনৰ পাছত তেওঁ পাণ পাত্ৰকো লৈ ক'লে, এই পাণ পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম। তোমালোকে যিমানবাৰ ইয়াক পাণ কৰা, সিমানবাৰ মোক সুঁৱৰিবৰ অৰ্থে ইয়াকে কৰিবা। কিয়নো তোমালোকে যিমানবাৰ এই পিঠা খোৱা আৰু এই পাত্ৰত পান কৰা, সিমানবাৰ প্ৰভু অহালৈকে তোমালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰিছা। এতেকে যিকোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ'ব। কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক, কিয়নো যিকোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন পান কৰে তেওঁ নিজ দণ্ড ভোজন পান কৰে। এইকাৰণে তোমালোকৰ মাজত বহুত মানুহ দুৰ্বলী আৰু ৰোগীয়া আৰু বহুত মানুহ নিদ্ৰিত হ'ল, কিন্তু আমি নিজৰ বিচাৰ নিজে কৰা হলে আমালৈ দণ্ডাজ্ঞা নহ'লহেঁতেন। কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এইকাৰণে আমাৰ বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছো। এতেকে হে মোৰ ভাইবিলাক, তোমালোকে যেতিয়া ভোজন পান কৰিবলৈ গোট খোৱা তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিবা, আৰু তোমালোকৰ গোট খোৱাই যেন দণ্ডৰ কাৰণ নহয়। এই নিমিত্তে কোনোজনৰ ভোক লাগে যদি তেওঁ ঘৰতে খাওঁ, আৰু অৱশিষ্ট কথাবোৰৰ বিষয়ে মই গোলেহে দিহা দিম।